মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য সংকটৰ জোৰা মৰাৰ বাবে আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে। পশ্চিম এছিয়াৰ সংঘৰ্ষই 26 সংখ্যক দিনত প্ৰৱেশ কৰাৰ সময়তো অঞ্চলটোত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। কোভিড মহামাৰীৰ পৰৱৰ্তী সময়ত দেশত নতুনকৈ প্ৰায় 1024খন ৰেলগাড়ীৰ চলাচল আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰৰ বুকিঙৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কৰা হৈছে বুলি প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। আৰু ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আৰম্ভ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য সংকটৰ জোৰা মৰাৰ বাবে আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে। বিয়লি 5 বজাত হ'বলগীয়া এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতা কৰাৰ সম্ভাৱনা আছে। এই বৈঠকত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰো উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন ৰাজ্যক সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনাইছে। ৰাজ্যসভাত কালি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে 3 সপ্তাহতকৈ অধিক সময় অতিবাহিত হোৱা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতৰো ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিছে। খাৰুৱা তেল, গেছ আদিৰ আমদানি প্ৰভাৱিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। হৰ্মুজ প্ৰণালীত বিভিন্ন দেশৰ জাহাজ আবদ্ধ হৈ আছে আৰু এই জাহাজসমূহত বহু ভাৰতীয় লোক কৰ্মী হিচাপে আছে বুলি শ্ৰীমোদীয়ে উদ্বেগ প্ৰকাশ কৰে। এই ক্ষেত্ৰত সকলোকে সংযম আৰু পাৰস্পৰিক সহযোগিতা ৰক্ষা কৰি চলিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ কয় যে পশ্চিম এছিয়াৰ প্ৰতি লক্ষ্য ৰাখি দেশত প্ৰয়োজনীয় গেছ আৰু তেলৰ যোগান অটুট ৰাখিবলৈ ভাৰতে বিভিন্ন দেশৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰীয়ে লোকসভাত মধ্যপ্ৰাচ্যৰ শেহতীয়া পৰিস্থিতিক লৈ দিয়া বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই যুদ্ধকালীন পৰিস্থিতিত ভাৰতত হোৱা পেট্ৰলিয়ামজাত সামগ্ৰীৰ নাটনিক উদ্বেগজনক বুলি অভিহিত কৰি সুদূৰপ্ৰসাৰী পৰিস্থিতিৰ বাবে দেশ সাজু থাকিব লাগিব বুলি উল্লেখ কৰে। ইপিনে যুদ্ধৰ নেতিবাচক প্ৰভাৱৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 7খন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে। এই সমিতিয়ে ইন্ধনৰ সংকটৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন সৰবৰাহৰ ব্যৱস্থা কৰিব। উল্লেখযোগ্য যে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই যুদ্ধৰ ফলত উদ্ভৱ হোৱা সংকট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰে। পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কালি এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত দেশত এতিয়াও পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল মজুত আছে বুলি প্ৰকাশ কৰাৰ লগতে জনসাধাৰণক উৰাবাতৰিত পতিয়ন নাযাবলৈ কোৱা হৈছে। যুদ্ধজৰ্জৰ অঞ্চলৰ পৰা ভাৰতলৈ 4,02,000 গৰাকী যাত্ৰী উভতি আহিছে বুলিও সংবাদমেলত কোৱা হয়। তদুপৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ৰন্ধন গেছ আৰু অন্যান্য ইন্ধনৰ অবৈধ মজুতকৰণক লৈ সতৰ্কতা অৱলম্বন কৰিবলৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই পৰামৰ্শ দিয়ে। পশ্চিম এছিয়াৰ সংঘৰ্ষই 26 সংখ্যক দিনত প্ৰৱেশ কৰাৰ সময়তো অঞ্চলটোত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু সংঘৰ্ষৰ অৱসানৰ বাবে নতুনকৈ কূটনৈতিক গতিবিধি আৰম্ভ হৈছে। ইজৰাইলী বাহিনীসমূহে দক্ষিণ লেবাননত অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে সীমান্তত দীৰ্ঘকালীন সুৰক্ষা পৰিকল্পনা গ্ৰহণৰ সংকেত দিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে সেনাবাহিনীয়ে সুৰক্ষাজনিত কাৰণত লিটানী নৈৰ পাৰৰ এলেকাসমূহ নিয়ন্ত্ৰণলৈ আনিবলৈ বিচাৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে হিজবুল্লাই ব্যৱহাৰ কৰা কেইবাখনো দলং ধবংস কৰা বুলি দাবী কৰিছে। শ্ৰীকাটজে কয় যে সংঘৰ্ষৰ বাবে স্থানান্তৰ হ'বলগীয়া লোকসকলক উত্তৰ ইজৰাইল নিৰাপদ নোহোৱা পৰ্যন্ত ঘূৰি যোৱাৰ অনুমতি দিয়া নহ'ব। ইজৰাইলে বেইৰুটৰ সমীপত চলোৱা আক্ৰমণত 2জন লোকে প্ৰাণ হেৰুৱাইছে আৰু আন 5জন লোক আহত হৈছে। দক্ষিণ লেবাননত আক্ৰমণ অব্যাহত আছে আৰু হতাহত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰই দ্ৰুত সঁহাৰি বাহিনী হিচাপে পশ্চিম এছিয়াত 82 সংখ্যক বিমান বাহিনী নিয়োজিত কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অতিৰিক্ত সামৰিক বিকল্প লাভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই লগতে মধ্যস্থতাৰ জৰিয়তে সংঘৰ্ষৰ অৱসান ঘটোৱাৰ বাবে ইৰাণলৈ 15 দফীয়া প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই ইৰাণৰ অভ্যন্তৰৰ 9,000ৰো অধিক সৈন্যঘাটি নষ্ট কৰা বুলি দেশখনৰ কেন্দ্ৰীয় কামাণ্ডে দাবী কৰিছে। তেওঁলোকে লগতে ইয়াৰ ফলত ইৰাণৰ যুদ্ধ ক্ষমতা হ্ৰাস পোৱা বুলিও মত প্ৰকাশ কৰিছে। ইপিনে ইৰাণে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ আৰম্ভ কৰিছে। তেল আভিভৰ কেইবাটাও স্থানত চলোৱা এনে আক্ৰমণত 6জন লোক আহত হৈছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে একাংশ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ সুৰক্ষা বেষ্টনী ভেদ কৰিবলৈ সমৰ্থ হয়। ইফালে ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰে লেবানন আৰু পেলেষ্টাইনী এলেকাসমূহত ইজৰাইলৰ অভিযান অব্যাহত থাকিলে ইয়াতকৈও ডাঙৰ আক্ৰমণ কৰা হ'ব বুলি সকীয়াই দিছে। কোভিড মহামাৰীৰ পৰৱৰ্তী সময়ত দেশত নতুনকৈ প্ৰায় 1024খন ৰেলগাড়ীৰ চলাচল আৰম্ভ হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত এই তথ্য প্ৰকাশ কৰে। সদনৰ শূন্যকালত উত্থাপিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সময়ছোৱাত পূৰ্বৰ পৰা চলি থকা ৰেলগাড়ীসমূহত 4,651টা ডবাও নতুনকৈ সংযোজিত কৰা হৈছে। ৰেল সেৱাক দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে যাতায়াতৰ সহজ মাধ্যম বুলি অভিহিত কৰি শ্ৰীবৈষ্ণৱে কয় যে এই শ্ৰেণীৰ লোকসকললৈ সুচল তথা ব্যয়সাধ্য পৰিবহন সেৱা আগবঢ়োৱাৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰি আহিছে। দেশত চলি থকা ৰেলগাড়ীসমূহৰ মুঠ আসনৰ 78% সাধাৰণ আৰু শ্লিপাৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত বুলিও তেওঁ লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ বুকিঙৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কৰা হৈছে বুলি প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমত প্ৰচাৰিত এই বাতৰিক ভুৱা বুলি অভিহিত কৰি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কয় যে এই ক্ষেত্ৰত পূৰ্বৰ নীতিৰ কোনো সালসলনি ঘটোৱা হোৱা নাই। সকলো ধৰণৰ সংযোগৰ ক্ষেত্ৰতেই এটা চিলিণ্ডাৰ লাভ কৰাৰ পাছত পৰৱৰ্তী চিলিণ্ডাৰ বুকিঙৰ বাবে পূৰ্বৰ দৰেই নগৰাঞ্চলৰ বাবে 25 দিন আৰু গ্ৰামাঞ্চলৰ বাবে 45 দিনৰ সময়সীমাৰ ব্যৱস্থা অব্যাহত থাকিব বুলি লগতে কোৱা হৈছে। দেশত পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত আছে বুলি উল্লেখ কৰি চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ ভুল তথ্য বিশ্বাস অথবা প্ৰচাৰ নকৰিবলৈ আৰু চিলিণ্ডাৰ বুকিং সন্দৰ্ভত অযথা আতংকিত নহবলৈ আহ্বান জনাইছে। ইউ পি এ চৰকাৰৰ শাসনকালৰ তুলনাত সম্প্ৰতি দেশত সৌৰ শক্তি উৎপাদনৰ হাৰ উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰি তেওঁ কয় যে দেশত সৌৰ আহিলা উৎপাদনৰ সামৰ্থ পূৰ্বৰ ইউ পি এ চৰকাৰৰ দিনৰ মাত্ৰ 3 গিগাৱাটৰ পৰা সম্প্ৰতি 172 গিগাৱাটলৈ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত দেশত সৌৰকোষ উৎপাদনৰ সামৰ্থ শূন্য আছিল যদিও বৰ্তমান এই পৰিমাণ 27 গিগাৱাট হৈছেগৈ। বৰ্তমানৰ ভূ ৰাজনৈতিক উত্তেজনা সত্বেও 2026-2027 বিত্তীয় বৰ্ষত ভাৰতত অৰ্থনৈতিক বিকাশৰ হাৰ 7.1% হোৱাৰ সম্ভাৱনা আছে বুলি ষ্টেণ্ডাৰ্ড এণ্ড পুৰ্ছ নামৰ আমেৰিকাৰ বিত্তীয় বিশ্লেষণ প্ৰতিষ্ঠানৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত বৰ্ধিত ঘৰুৱা চাহিদা, বৰ্ধিত ৰপ্তানি আৰু ব্যক্তিগত বিনিয়োগৰ ক্ৰমবৰ্ধিত উত্থানৰ বাবে ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাসমূহৰ অন্যতম হৈ থাকিব বুলি উল্লেখ কৰা হৈছে। এছীয় প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ স্থিৰ হৈ আছে আৰু অন্য গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ সৈতে ভাৰত মূল চালিকা শক্তিত পৰিণত হৈছে। চীনক বাদ দি অঞ্চলটোত 2026 চনত বিকাশৰ হাৰ 4.5% হ'ব বুলি আশা কৰা হৈছে। প্ৰযুক্তিৰ সৈতে জড়িত খণ্ডসমূহৰ উন্নত প্ৰদৰ্শন আৰু যিকোনো পৰিস্থিতিৰ জোৰা মাৰিব পৰা ঘৰুৱা গতিবিধিৰ বাবে বিকাশৰ হাৰ এনেদৰে অব্যাহত থাকিব বুলি কোৱা হৈছে। গোলকীয় পৰ্যায়ত শক্তিৰ মূল্যৰ উত্থান পতন সত্বেও মুদ্ৰাস্ফীতি পৰিচালন অনুকূল 4.3% হ্ৰাস পাব বুলি অনুমান কৰা হৈছে। ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আৰম্ভ হ'ব। 3 এপ্ৰিললৈ চলিবলগীয়া এই প্ৰতিযোগিতাত এথলেটিক্স, হকী, ফুটবল, আৰ্চাৰী, মল্লযুঁজ, ভাৰোত্তোলন, সাঁতোৰৰ বিভিন্ন শিতানৰ খেলসমূহ অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি মল্লখাম্ব আৰু কাবাডীৰ প্ৰদৰ্শনমূলক খেলৰ আয়োজন কৰা হৈছে। ছত্তীশগড়ৰ ৰায়পুৰ, জগদলপুৰ আৰু অম্বিকাপুৰত এই খেলসমূহ অনুষ্ঠিত হ'ব। ৰায়পুৰত ফুটবল, হকী, কাবাডী, সাঁতোৰ, ভাৰোত্তোলন আৰু আৰ্চাৰীৰ খেলসমূহ খেলোৱা হ'ব। বাষ্টাৰত এথলেটিক্স আৰু সৰগুজাত মল্লযুঁজ তথা মল্লখাম্ব প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমগ্ৰ দেশৰ 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 3,000তকৈও অধিক খেলুৱৈ আৰু কৰ্মকৰ্তাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ৰায়পুৰত আজি ইয়াৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এই প্ৰতিযোগিতা উদ্বোধন কৰিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য সংকটৰ জোৰা মৰাৰ বাবে আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে। পশ্চিম এছিয়াৰ সংঘৰ্ষই 26 সংখ্যক দিনত প্ৰৱেশ কৰাৰ সময়তো অঞ্চলটোত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। কোভিড মহামাৰীৰ পৰৱৰ্তী সময়ত দেশত নতুনকৈ প্ৰায় 1,024খন ৰেলগাড়ীৰ চলাচল আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ বুকিঙৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কৰা হৈছে বুলি প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে আৰু ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।